বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 20 সংখ্যক কিস্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ নিজা সমষ্টি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে অপাৰেচন সিন্দুৰৰ সময়ত সমগ্ৰ বিশ্বই আত্মনিৰ্ভৰ ভাৰতৰ ক্ষমতা অনুধাৱন কৰিলে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে দেশৰ কৃষকসকলৰ স্বাৰ্থ বিঘ্নিত কৰি চৰকাৰে কোনো কাম কৰা নাই। দিল্লীৰ এখন আদালতে গুৰুগ্ৰামৰ চিকোহপুৰ ভূমি লেনদেন গোচৰত কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰালৈ জাননী জাৰি কৰিছে। আৰু অভেল টেষ্টত ভাৰতে 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 75 ৰাণৰ পৰা আজি দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 20 সংখ্যক কিস্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ নিজা সমষ্টি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা মুকলি কৰে। এই কিস্তিৰ জৰিয়তে দেশৰ 9 কোটি 70 লাখৰো অধিক কৃষকৰ মাজত 20,500 কোটি টকা বিতৰণ কৰা হয়। এইটো কিস্তিকে ধৰি আঁচনিখনৰ অধীনত বৰ্তমানলৈকে মুঠ 3,90,000 কোটি টকা কৃষকৰ মাজত বিতৰণ কৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে প্ৰতিজন কৃষকৰ আধাৰ সংযোগী বেংক একাউণ্টলৈ বছৰি 3টা সমান কিস্তিত মুঠ 6,000 টকাকৈ হস্তান্তৰ কৰা হয়। প্ৰধানমন্ত্ৰীয়ে আজি প্ৰায় 2,200 কোটি টকাৰ 52টা উন্নয়নমূলক আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ আন্তঃগাঁথনি আৰু নগৰ উন্নয়নকে ধৰি বিভিন্ন খণ্ডত ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে অনুষ্ঠিত জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কাশীৰ সৈতে তেওঁৰ সম্পৰ্কৰ উল্লেখেৰে কয় যে অপাৰেচন সিন্দুৰৰ সাফল্যৰ পাছত তেওঁ প্ৰথমবাৰৰ বাবে কাশীলৈ আহিছে। তেওঁ কয় যে বাবা বিশ্বনাথৰ কৃপাত ভাৰতে পেহেলগ্ৰাম আক্ৰমণৰ ভুক্তভোগীসকলক ন্যায় দিবলৈ সমৰ্থ হ'ল। তেওঁ কয় যে 140 কোটি ভাৰতীয়ৰ একতা আৰু শক্তিয়ে অপাৰেচন সিন্দুৰক সফল কৰি তুলিলে। এই অভিযানৰ সময়ত সমগ্ৰ বিশ্বই আত্মনিৰ্ভৰ ভাৰতৰ ক্ষমতা অনুধাৱন কৰিলে বুলিও তেওঁ উল্লেখ কৰে। ভাষণত তেওঁ কৃষি আৰু কৃষকৰ কল্যাণৰ বাবে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে যোৱা 1 দশকত কৃষকসকলৰ প্ৰায় সকলো সমস্যাৰ সমাধান কৰিছে। এই ক্ষেত্ৰত তেওঁ 24,000 কোটি টকা ব্যয়েৰে নতুনকৈ আৰম্ভ কৰা প্ৰধানমন্ত্ৰী ধন ধন্য যোজনাৰ উল্লেখ কৰে। শ্ৰীমোদীয়ে নতুনকৈ বহল তথা শক্তিশালী কৰা বাৰাণসী ভাদহী পথ আৰু চিত্তাউনী চুল টংকেশ্বৰ পথ উদ্বোধন কৰে। তদুপৰি হৰদত্তপুৰত ৰেলৱে উৰণ সেতুখনো তেওঁ উদ্বোধন কৰে। শ্ৰীমোদীয়ে কেইবাটাও পথৰ উন্নয়নৰ কামৰ আধাৰশিলা স্থাপন কৰে। অঞ্চলটোৰ শক্তি আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে স্মাৰ্ট বিতৰণ প্ৰকল্পৰ অধীনত বিভিন্ন কামৰ আৰু 880 কোটিৰো অধিক টকাৰ মাটিৰ তলৰ বৈদ্যুতিক আন্তঃগাঁথনি আঁচনিৰ আধাৰশিলা স্থাপন কৰে। পৰ্যটনক নতুন মাত্ৰা দি প্ৰধানমন্ত্ৰীয়ে কুচ্চঘাটৰ 8টা পাৰৰ পুনৰ উন্নয়নৰ কামৰ লগতে কালিকাধামৰ উন্নয়ন, শিৱপুৰৰ ৰংগিলদাস কুটিয়াৰ পুখুৰী আৰু ঘাটৰ সৌন্দৰ্যবৰ্ধন তথা দুৰ্গাকুণ্ডৰ উন্নয়নমূলক কাম উদ্বোধন কৰে। তেওঁ কাৰ্দমেশ্বৰ মহাদেৱ মন্দিৰৰ সংৰক্ষণ, কেইবাগৰাকী মুক্তিযোদ্ধাৰ জন্মস্থান কাৰ্খিয়াওৰ উন্নয়ন, সাৰনাথ ঋষি মানভী আৰু ৰামনগৰ মণ্ডলৰ নগৰীয়া সা সুবিধা কেন্দ্ৰ, লামহিৰ মুন্সী প্ৰেমচান্দৰ বাসগৃহ আৰু সংগ্ৰহালয়ৰ উন্নয়ন আদিৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে শ্বহীদ উদ্যান আৰু 21খন অন্যান্য উদ্যানৰ সৌন্দৰ্যবৰ্ধনৰ কামৰো আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে দেশৰ কৃষকসকলৰ স্বাৰ্থ বিঘ্নিত কৰি চৰকাৰে কোনো কাম কৰা নাই। শ্ৰীচৌহানে আজি পাটনাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বিত্তীয় সাহায্য হস্তান্তৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয়। তেওঁ কয় যে মোদী চৰকাৰে কৃষকৰ স্বাৰ্থক প্ৰাথমিক অগ্ৰাধিকাৰ দি আহিছে আৰু কোনো কাৰণতে এই ক্ষেত্ৰত আপোচ কৰা নহ'ব। শ্ৰীচৌহানে কয় যে মোদী চৰকাৰ বজাৰ হস্তক্ষেপ আঁচনি আৰম্ভ কৰি কৃষকৰ উৎপাদনক সুৰক্ষা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে এই আঁচনিয়ে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ পৰিবহণত সহায় কৰিব আৰু লাভজনক বজাৰত তেওঁলোকৰ উৎপাদিত ফচল বিক্ৰীৰ সুবিধা পাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কৃষকৰ উৎপাদন বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সুলভ ঋণ, সুলভ সাৰ, মানসম্পন্ন বীজ আৰু কীটনাশকৰ ব্যৱস্থা কৰিছে। ইউৰিয়া, ডি এ পি আৰু এন কে পি সাৰৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ বাবে চৰকাৰে 1,75,000 কোটি টকা ৰাজসাহায্যৰ ব্যৱস্থা কৰা বুলিও শ্ৰীচৌহানে প্ৰকাশ কৰে। তেওঁ কয় যে কৃষকক সামান্য সুদৰ হাৰত কিষাণ ক্ৰেডিট কাৰ্ড যোগান ধৰাৰ বাবে চৰকাৰে 25 লাখ কোটি টকাৰ প্ৰতিষ্ঠানিক ঋণৰ ব্যৱস্থা কৰিছে। শ্ৰীচৌহানে কৃষিৰ দক্ষতা আৰু কঠোৰ শ্ৰমৰ বাবে বিহাৰৰ কৃষকসকলক প্ৰশংসা কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জম্মু কাশ্মীৰৰ ৰিয়েচি জিলাত হোৱা এটা ভয়াৱহ ভূমিস্খলনত পুত্ৰসহ এজন মহকুমা দণ্ডাধীশৰ মৃত্যু হয়। এই ঘটনাত দণ্ডাধীশগৰাকীৰ পন্নী আৰু আন দুজন লোক আহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে পৰিয়ালটোৰ গাড়ীত এটা প্ৰকাণ্ড শিলে খুন্দা মৰাৰ ফলতে শোকাবহ ঘটনাটো সংঘটিত হয়। যোৱা নিশা মহকুমা দণ্ডাধীশ ৰাজেন্দ্ৰ সিং ৰাণা পৰিয়ালসহ জন্মগাঁও পাট্টিয়ানৰ পৰা ধাৰমাৰীলৈ গাড়ীৰে আহি থকা অৱস্থাত চালুখ ইখতাৰ নাল্লাহ অঞ্চলত ভূমিস্খলনৰ সন্মুখীন হয়। এটা ডাঙৰ শিলে তেওঁলোকৰ গাড়ীত খুন্দা মৰাত জম্মু কাশ্মীৰ প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰীৰাণা আৰু তেওঁৰ পুত্ৰৰ লগে লগে মৃত্যু হয়। আহতসকলক স্থানীয় হস্পিতালত চিকিৎসা দিয়াৰ পাছত ৰিয়েচিৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰয়াত ৰাজেন্দ্ৰ সিং ৰাণা ৰামনগৰত মহকুমা দণ্ডাধীশ হিচাপে কৰ্মৰত আছিল। দিল্লীৰ এখন আদালতে গুৰুগ্ৰামৰ চিকুহপুৰ ভূমি লেনদেন গোচৰত কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰালৈ জাননী জাৰি কৰিছে। ৰাউজ এভিনিউ আদালতে এই কলাধন বৈধকৰণৰ গোচৰ সংক্ৰান্তত বিধি বলবৎকাৰী সঞ্চালকালয়ে দাখিল কৰা অভিযোগনামা সন্দৰ্ভত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি ৰবাৰ্ট ৱাদ্ৰাসহ 11 লোকলৈ জাননী জাৰি কৰে। 28 আগষ্টত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে চিকুহপুৰ গাঁৱত প্ৰবঞ্চনাৰে প্ৰায় 3.5 একৰ ভূমি ক্ৰয়ৰ সৈতে জড়িত এটা গোচৰত ৱাদ্ৰা আৰু 10 ব্যক্তিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। সঞ্চালকালয়ে তদন্তৰ ভিত্তিত ইতিমধ্যে ৰবাৰ্ট ৱাদ্ৰা আৰু তেওঁৰ কোম্পানীৰ সৈতে জড়িত 37,34,00,000 টকা মূল্যৰ 43 সম্পত্তি জব্দ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন চৌহদৰ অমৃত উদ্যানখন 16 আগষ্টৰ পৰা সাধাৰণ লোকৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হ'ব। উদ্যানখন 14 ছেপ্টেম্বৰলৈকে সাধাৰণ লোকৰ বাবে মুকলি থাকিব। ৰাষ্ট্ৰপতি সচিবালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি উদ্যানখন প্ৰতিদিনে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে খোলা থাকিব আৰু বিয়লি 5:15লৈকে উদ্যান দৰ্শনৰ বাবে মানুহ প্ৰৱেশ কৰিব পাৰিব। আনহাতে সোমবাৰে উদ্যানখন বন্ধ থাকিব। দৰ্শনাৰ্থীৰ বাবে উদ্যানখনত প্ৰৱেশ বিনামূলীয়া হ'ব। ইচ্ছুক লোকে visit.rashtrapatibhavan.gov.in ৱেবছাইটৰ জৰিয়তে উদ্যান ভৱনৰ বাবে অনলাইন পঞ্জীয়ন কৰিব পাৰিব অথবা বাহিৰত থকা 35 প্ৰৱেশদ্বাৰলৈ গৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। বিবৃতিটোত কোৱা হৈছে যে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এথলীট আৰু ক্ৰীড়াৰ লগত জড়িতসকলৰ বাবে 29 আগষ্টত আৰু শিক্ষক দিৱস উপলক্ষে 5 ছেপ্টেম্বৰত শিক্ষকসকলৰ বাবে উদ্যানখনত বিশেষ ব্যৱস্থা থাকিব। দৰ্শনাৰ্থীয়ে নিজৰ লগত মোবাইল ফোন, ইলেক্ট্ৰনিক চাবি, পাৰ্চ, হেণ্ডবেগ, পানী বটল, শিশুক গাখীৰ খোৱা বটল, ছাতি আদি উদ্যানৰ ভিতৰলৈ নিব পাৰিব। অৱশ্যে এইকেইপদ সামগ্ৰীৰ বাহিৰে অন্য বস্তু নিয়াৰ অনুমতি নাথাকিব। যোৱা বছৰত প্ৰায় 18,900 অংগৰ সংৰোপণ সম্পন্ন কৰি ভাৰতে বিশেষ কৃতিত্ব অৰ্জন কৰিছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত 15 অংগদান দিৱসৰ অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে 2023 বৰ্ষত 3 লাখৰো অধিক লোকে ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাৰ জৰিয়তে অংগদানৰ সংকল্প গ্ৰহণ কৰিছে। ভাৰত অংগ সংৰোপণৰ ক্ষেত্ৰত সম্প্ৰতি বিশ্বৰ 3য় স্থানত আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ অংগদানক মানৱ জাতিৰ মহান দান বুলি অভিহিত কৰে। অভেল ক্ৰিকেট টেষ্ট আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। কালি দ্বিতীয় দিনা দুয়ো দলৰে বলাৰে খেলখনত আধিপত্য বিস্তাৰ কৰে আৰু একেদিনাই 15টা উইকেটৰ পতন ঘটে। ভাৰতৰ প্ৰথম ইনিংছ 224 ৰানত সমাপ্ত হোৱাৰ পাছত ইংলেণ্ডৰ প্ৰথম ইনিংছ আৰম্ভ কৰে। ইংলেণ্ডৰ হৈ জেক ক্ৰলি আৰু বেন ডাকেটে দলক সুন্দৰ আৰম্ভণি দিয়াৰ লগতে হেৰি ব্ৰুকে 53 ৰানৰ বৰঙণি আগবঢ়ায়। কিন্তু ভাৰতীয় বলাৰ মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণৰ উজ্জীৱিত বলিঙে ইংলেণ্ডৰ প্ৰথম ইনিংছ 247 ৰানতে সামৰিবলৈ বাধ্য কৰায়। ছিৰাজ আৰু কৃষ্ণ উভয়ে 4টা উইকেট দখল কৰে। প্ৰথম ইনিংছত মাত্ৰ 23 ৰানত পিছ পৰি থকা ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰে। কে এল ৰাহুল আৰু সাই সুদৰ্শন কম ৰানতে আউট হয় যদিও যশস্বী জয়ছোৱালে দৃঢ়তাৰে খেলি 51 ৰানত অপৰাজিত হৈ আছে। নাইট ৱাচমেনৰ ৰূপত অহা আকাশদ্বীপে 4 ৰান কৰি বেট ধৰি আছে। খেলখনৰ আজি তৃতীয় দিনা ভাৰতে 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 75 ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 20 সংখ্যক কিস্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ নিজা সমষ্টি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে অপাৰেচন সিন্দুৰৰ সময়ত সমগ্ৰ বিশ্বই আত্মনিৰ্ভৰ ভাৰতৰ ক্ষমতা অনুধাৱন কৰিলে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে দেশৰ কৃষকসকলৰ স্বাৰ্থ বিঘ্নিত কৰি চৰকাৰে কোনো কাম কৰা নাই। দিল্লীৰ এখন আদালতে গুৰুগ্ৰামৰ চিকুহপুৰ ভূমি লেনদেন গোচৰত কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ স্বামী ৰবাৰ্ট ৱাদ্ৰালৈ জাননী জাৰি কৰিছে আৰু অভেল টেষ্টত ভাৰতে 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 75 ৰানৰ পৰা আজি দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।